চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে সতে, আৰু সেই বাইকই স্বয়ং ঈশ্বৰ। তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে। তেওঁ আছিল ঈশ্বৰে হতে, তেওঁৰ দ্বাৰা হ'ল সকলোৱে, যি যি হ'ল সেইবোৰ এটা নহ'ল তেওঁৰ বিনে। বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইকই স্বয়ং ঈশ্বৰ। তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে। জীৱন গৰাকী তেওঁহে মানুহৰ পোহৰ, সেই জীৱনে সকলোকে পোহৰ দিবলে আহিছিলে তেওঁ যীশুৰূপে। বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইক স্বয়ং ঈশ্বৰ। তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে। গ্রহণ করে তেওরে নাম বিশ্বাস করে তেও হে হলু লোককে ঈশ্বর সন্তান করে বাইক্য আসিল নদীতে তেও আসিল ঈশ্বরে হতে আর হে বাইক্য স্বয়ং ঈশ্বর তেও আহিল যিশু রূপে রে মানব উদ্ধারিবলে।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি কেনে পাইছে বাৰু? আমালৈ চিঠি লিখি জনাবচোন। আপোনাৰ কিবা সুধিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন, আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ মহান পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছোঁ কাৰণ তুমি আমাক সকলো ধৰণে আশীৰ্বাদ কৰি আহিছা। আমি অযোগ্য হোৱা সত্ত্বেও তুমি আমালৈ প্ৰেম, দয়া, অনুগ্ৰহ দেখুৱাইছা আৰু আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিছা, যাতে তেওঁক বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। তাৰ বাবে আমি তোমাক ধন্যবাদ দি শেষ কৰিব নোৱাৰোঁ। এতিয়া প্ৰাৰ্থনা কৰিছোঁ, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ বুজি পোৱাত তুমি আমাক সহায় কৰা। আমাৰ প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান প্ৰেম প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা কবৰৰ পৰা জি উঠা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি যোৱা অনুষ্ঠানত কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে বাৰু? আপুনি চাগে ভাবিছে এই একেটা কথাকে আমিনো সদায় কিয় সুধি থাকোঁ। কাৰণটো অতি স্পষ্ট। আমি নতুন অধ্যায় এটা পঢ়িবলৈ আৰম্ভ কৰাৰ আগতে আগৰ কথা অলপ মনত পেলাই ল'লে কথাবোৰ আলোচনা কৰাত সহায় হয়। আমি যোৱা অনুষ্ঠানত প্ৰথম চমুৱেল পুস্তকৰ 26 আৰু 27 নম্বৰ অধ্যায় দুটাৰ ওপৰত আলোচনা আগবঢ়াইছিলোঁ। তাত আমি দেখিছিলোঁ যে ডায়ুদে চৌলক বধ কৰিবলৈ আকৌ এবাৰ সুবিধা পায়ো চৌলক বধ কৰা নাছিল। তাৰ পাছত 27 নম্বৰ অধ্যায়ত আমি দেখা পাইছিলোঁ যে ডায়ুদে চৌলৰ পৰা ৰক্ষা পাবলৈ ইছৰাইল দেশ এৰি পলেষ্টিয়াবিলাকৰ মাজলৈ পলাই গৈছিল আৰু গাতৰ ৰজা আকিছৰ আশ্ৰয় লৈছিল। ডায়ুদে আকিছৰ আগত মিছা কথা কৈ আকিছৰ বিশ্বাসভাজন হৈছিল। আজিৰ অনুষ্ঠানত আমি 28 আৰু 29 নম্বৰ অধ্যায় দুটা চাব খুজিছোঁ। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন উলিয়াই লৈ চমুৱেলৰ প্ৰথম পুস্তকৰ 28 নম্বৰ অধ্যায়টো উলিয়াই লওকচোন। এতিয়া আমি বাইবেলৰ পৰা পঢ়ি যাম। 28 নম্বৰ অধ্যায়ৰ প্ৰথম পদ চাৰিটা পঢ়ি দিছোঁ। সেইকালত পলেষ্টিয়া লোকবিলাকে ইছৰাইলে সৈতে ৰণ কৰিবৰ অভিপ্ৰায়েৰে তেওঁবিলাকৰ সৈন্য সামন্ত গোটালে। তাতে আকিছে ডায়ুদক ক'লে, তুমি আৰু তোমাৰ লোকবিলাকে সৈন্য সামন্তৰ মাজত মোৰ লগত যাব লাগিব, ইয়াকে নিশ্চয় জানিবা। তেতিয়া ডায়ুদে আকিছক ক'লে, ভাল, আপোনাৰ এই দাসে কি কৰিব পাৰে তাক আপুনি জানিব পাৰিব। তাতে আকিছে ডায়ুদক ক'লে, বাৰু, জীয়াই থাকোঁ মানে ময়ো তোমাক মোৰ গাৰখীয়া পাতিম। চমুৱেলৰ মৃত্যু হলত গোটেই ইছৰাইলে তেওঁৰ নিমিত্তে বিলাপ কৰি তেওঁৰ নিজ নগৰ ৰামাত তেওঁক মৈদাম দিয়াৰ পাছে আৰু ভূত পোহা ও গুণমন্ত্ৰ জনা লোকবিলাকক চৌলে দেশৰ পৰা দূৰ কৰাৰ পাছে পলেষ্টিয়াবিলাকে গোট খাই আহি চুনেমত চাউনি পাতিলে আৰু চৌলেও আটাই ইছৰাইলক গোট খুৱাই গিলবোৱাত চাউনি পাতিলে। পলেষ্টিয়াবিলাকে আকৌ ইছৰাইলক আক্ৰমণ কৰিবলৈ সৈন্য সামন্ত গোট খুৱালে। আকিছে ডায়ুদক মাতি আনি যুদ্ধলৈ ওলাবলৈ ক'লে। ডায়ুদে কিন্তু অতি কৌশল কৰি আওপকীয়াকৈ উত্তৰ দিছে, ইছৰাইলৰ লোকবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰিম বুলি প্ৰতিজ্ঞা কৰা নাই। ডায়ুদে পাকে প্ৰকাৰে সেই যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ পালে নিশ্চয় ভাল পাব, কাৰণ নিজৰ মানুহৰ বিৰুদ্ধে ডায়ুদে যুদ্ধ কৰিবলৈ নিশ্চয় ইচ্ছা কৰা নাছিল। আনফালে চৌলে সৈন্য সামন্ত লৈ গিলবোৱাত চাউনি পাতিলে। 5 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। কিন্তু চৌলে পলেষ্টিয়াবিলাকৰ সৈন্য সামন্ত দেখি ভয় কৰিলে আৰু তেওঁৰ হৃদয় বৰকৈ কঁপিল। আৰু চৌলে জিহুৱাৰ গুৰিত সুধিলত, জিহুৱাই সপোনৰ দ্বাৰাই কি উৰিমৰ দ্বাৰাই কি ভাৱবাদীবিলাকৰ দ্বাৰাই কাৰো দ্বাৰাই তেওঁক উত্তৰ নিদিলে। তেতিয়া চৌলে তেওঁৰ দাসবিলাকক ক'লে, তোমালোকে মোৰ অৰ্থে কোনো ভূত পোহা তিৰোতা বিচাৰা, মই তাইৰ ওচৰলৈ গৈ তাইক সুধিম। পাছে তেওঁৰ দাসবিলাকে তেওঁক ক'লে, চাওক, অইন দূৰত এজনী ভূত পোহা তিৰোতা আছে। চৌলক ঈশ্বৰে পৰিত্যাগ কৰিছিল। চৌলৰ প্ৰতি ঈশ্বৰে কেতিয়াবাই অসন্তুষ্টি প্ৰকাশ কৰিছিল, সেই কথা চৌলেও জানিছিল। তথাপি চৌলে ঈশ্বৰৰ পৰা নিৰ্দেশ বিচাৰিলে, কিন্তু ঈশ্বৰে চৌলক একো নিৰ্দেশ নিদিয়াত চৌলে এটা অতি ভয়ংকৰ অপৰাধ কৰিলে। কি অপৰাধ বাৰু? চৌলে অহিন্দুৰত থকা এগৰাকী ভূত পোহা তিৰোতাৰ ওচৰলৈ গৈ ভৱিষ্যতৰ কথা জানিব বিচাৰিলে। এইখিনিতে আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ কথা আলোচনা কৰিব খুজিছোঁ। ইয়াত ভূত পোহা তিৰোতা এগৰাকীৰ কথা কোৱা হৈছে। ভূত পোহা, যাদুমন্ত্ৰ কৰা, ভৱিষ্যতৰ কথা কোৱা, মৃত ব্যক্তিৰ আত্মা মাতা, এইবোৰ বিদ্যা অতীতকালৰ পৰাই চলি আহিছে, আজিও এইবোৰ চলি আছে। এইবোৰ বিদ্যা দিনে দিনে বাঢ়ি যোৱা আমি দেখিবলৈ পাইছোঁ। আজি পৃথিৱীৰ চাৰিওফালে এনেধৰণৰ বিদ্যাৰ প্ৰভাৱ বাঢ়ি যোৱা আমি দেখিবলৈ পাওঁ। চৌল ৰজায়ো এই বিদ্যাৰ আশ্ৰয় লৈছিল, কিন্তু এই ধৰণৰ বিদ্যাৰ আশ্ৰয় লোৱাটো উচিত নে অনুচিত বাৰু? এই বিষয়ে বাইবেলে কি কয়? আহক আমি বাইবেলৰ পৰাই পঢ়ি যাওঁ। তোমাৰ ঈশ্বৰ যি হোৱাই তোমাক যি দেশ দিছে, সেই দেশত সোমালে তুমি সেই দেশৰ জাতিবোৰৰ ঘিনলগীয়া কাৰ্যৰ দৰে কাৰ্য কৰিবলৈ নিশিকিবা। নিজ পু যিক জুইৰ মাজেদি গমন কৰাওঁতা, মংগল চাওঁতা গণক, লক্ষ্মণ চাওঁতা মায়াবী, মন্ত্ৰ গাওঁতা ভূত পোহোঁতা, গুণী মৰা মানুহৰ আত্মাৰ পৰামৰ্শ লওঁতা, এনে লোক তোমাৰ মাজত পোৱা যাব নালাগে। কিয়নো তেনেবোৰ কাৰ্য কৰা লোক জিহুৱাৰ ঘিনলগীয়া, আৰু তেনেবোৰ ঘিনলগীয়া কাৰ্যৰ কাৰণেই তোমাৰ ঈশ্বৰ জিহুৱাই সিহঁতক তোমাৰ আগৰ পৰা দূৰ কৰিব। দ্বিতীয় বিৱৰণ 18 অধ্যায়ৰ 9 পদৰ পৰা 12 পদলৈকে আমি এনেদৰে পাইছোঁ। অৰ্থাৎ অতি স্পষ্টভাৱে কোৱা হৈছে যে ঈশ্বৰ বিশ্বাসী লোকে এনেধৰণৰ বিদ্যাৰ আশ্ৰয় লোৱা উচিত নহয়। এইটো ঈশ্বৰৰ আজ্ঞা। আমি এনেকুৱা বিদ্যাৰ আশ্ৰয় লোৱা মানে ঈশ্বৰৰ আজ্ঞা লংঘন কৰাটোকেই বুজায়। এইবোৰ ঈশ্বৰৰ দৃষ্টিত ঘিনলগীয়া কাম বুলি কোৱা হৈছে। ইছৰাইলৰ লোকসকলক সেই প্ৰতিজ্ঞাৰ দেশ অধিকাৰ কৰাৰ আগে আগে ঈশ্বৰে সাৱধান কৰি দিছে, তেওঁলোকে যেন এনেধৰণৰ যাদু মন্ত্ৰ কৰা গণক আদিৰ ওচৰলৈ নাযায়। এই কাম কৰা জাতিবোৰক ঈশ্বৰে প্ৰতিজ্ঞাৰ দেশৰ পৰা খেদি পঠিয়াইছিল, কাৰণ এইবোৰ কাম ছয়তানৰ শক্তিবোৰৰ কাম। আপুনি হয়তো ভাবিব পাৰে, আজিকালি দেখোন এনেধৰণৰ বিদ্যাৰ প্ৰভাৱ বাঢ়িহে গৈছে, এইবোৰ বেয়া কাম নে? আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ ইতিমধ্যে আমি বাইবেলৰ পৰা পঢ়িলোঁ। এইবোৰ অতি ভয়ংকৰ বিদ্যা, ছয়তানৰ শক্তিৰ বিদ্যা। এইবোৰ বিদ্যাৰ আশ্ৰয় লোৱা মানুহে ক'ব নোৱাৰাকৈয়েই ছয়তানৰ শক্তিৰ নিয়ন্ত্ৰণলৈ আহে। এতিয়া প্ৰশ্ন হ'ল, আপুনি ঈশ্বৰৰ বাধ্য হৈ, ঈশ্বৰৰ অধীন হৈ, ঈশ্বৰৰ পবিত্ৰ শক্তিৰ অধীনত থাকিব বিচাৰে নে ছয়তানৰ শক্তিৰ আশ্ৰয় ল'ব বিচাৰে? যদি আপুনি ঈশ্বৰৰ পক্ষে থাকিব বিচাৰে, ঈশ্বৰৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিব খোজে, তেনেহ'লে এনেধৰণৰ বিদ্যাবোৰৰ পৰা আঁতৰি থকাই ভাল। ইয়াত আমি এটা বিশেষ ধৰণৰ কাৰ্য দেখা পাওঁ, সেইটো হৈছে মৃত ব্যক্তিৰ আত্মা মতা কাৰ্য। সেই তিৰোতাগৰাকীৰ যোগেদি চৌলে মৃত চমুৱেল ভৱবাদীৰ সৈতে কথা পাতিব খুজিছিল। এতিয়া প্ৰশ্ন হ'ল, সেই তিৰোতাগৰাকীয়ে সঁচাকৈয়ে চমুৱেলৰ আত্মা মাতিব পাৰিছিল নে? আজিকালিও বহুতে এনেধৰণে মৰা মানুহৰ আত্মা মাতে, কিন্তু মৰা মানুহৰ আত্মা জানো মাতি আনিব পাৰি? এই বিষয়ে বাইবেলত বাৰু আমি কিবা পাওঁনে? লোকে লিখা শুভবাৰ্তা 16 অধ্যায়ৰ 19 পদৰ পৰা 31 পদলৈ আমি লাজাৰ আৰু এজন ধনী মানুহৰ কাহিনী পাওঁ। লাজাৰ আৰু ধনী মানুহৰ সেই কাহিনীটোত আমি দেখিবলৈ পাওঁ যে মৃত্যুৰ পিছত সেই ধনী মানুহজনে জীৱিত মানুহবোৰৰ মাজলৈ আকৌ উভতি যাব বিচাৰিছিল, কিন্তু তেওঁক জনাই দিয়া হৈছিল যে তেওঁ জীৱিত মানুহৰ মাজলৈ আৰু ঘূৰি যাব নোৱাৰে। দ্বিতীয় কৰিন্থিয়া 12 অধ্যায়ৰ 3-4 পদত এনেদৰে লিখা আছে, সেইৰূপ মানুহক মই জানো, সোঁ শৰীৰেৰে নে বিনা শৰীৰেৰে তাকহে মই নাজানো, ঈশ্বৰে জানে। তেওঁক পৰম দেশলৈ নিয়া হলত তেওঁ অনিৰ্বচনীয় আৰু মানুহে ক'ব নোপোৱা কথা শুনিবলৈ পাইছিল। অৰ্থাৎ সেই সৰগীয় দৰ্শনৰ কথা মানুহৰ আগত নক'বলৈ কোৱা হৈছিল, কিয়নো সেই কথা মানুহক বুজাই দিব নোৱাৰি। তেনেহ'লে আজিকালিও কিছুমান মানুহে মৰা মানুহৰ আত্মা মাতি অনা বুলি যে দাবী কৰে, সেইবোৰ মিছা নেকি? নিশ্চয় মিছা। আচলতে সেই মৃত ব্যক্তিজনৰ আত্মা নাহে, ছয়তানৰ শক্তিয়েহে আত্মপ্ৰকাশ কৰে। অৰ্থাৎ ছয়তানে মানুহক ভুলাবলৈ সেই মৰা মানুহজনৰ আত্মাৰ ভাও ধৰে আৰু নানা ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়ে। দ্বিতীয় থিচলনিকিয়া দুই নম্বৰ অধ্যায়ৰ ন পদৰ পৰা বাৰ নম্বৰ পদলৈকে পঢ়িলে আমি এনেদৰে পাওঁ, ছয়তানে কাৰ্য সাধন কৰাৰ দৰে বিনাশৰ পাত্ৰবিলাকৰ নিমিত্তে তাৰ আগমন, মিছাৰ সকলো পৰাক্ৰম, আচৰিত চিন আৰু অদ্ভুত লক্ষণযুক্ত আৰু অধাৰ্মিকতাৰ সকলো প্ৰবঞ্চনাযুক্ত, কিয়নো তেওঁবিলাকে পৰিত্ৰাণ পাবৰ কাৰণে সত্যতালৈ যি প্ৰেম তাক গ্ৰাহ্য নকৰিলে, আৰু সেইকাৰণেই যিবোৰে সত্যতাত বিশ্বাস নকৰি অধৰ্মতে সন্তুষ্ট হ'ল তেওঁবিলাকৰ সুদবিচাৰ হ'বলৈ তেওঁবিলাকে যেন মিছাত বিশ্বাস কৰে তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্যসাধন পঠাই দিয়ে। প্ৰথম তিমঠিয় চাৰি নম্বৰ অধ্যায়ৰ প্ৰথম পদত লিখিছে, কিন্তু পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে উত্তৰ কালত কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব। ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মন দিব। ইয়াতকৈ আৰু স্পষ্ট কথা আমাক কিবা লাগেনে? প্ৰভু যীশুৰ আগমনৰ দিন যিমানেই ওচৰ চাপি আহিছে, এনেধৰণৰ নানা ধৰণৰ ভ্ৰান্তিজনক আত্মাৰ কামত তেওঁলোকে মন দিব। প্ৰিয় শ্ৰোতা, আমি অতি সাৱধানে থকা উচিত যাতে আমাক ছয়তানৰ আত্মাই ভুল পথে চলাই নিব নোৱাৰে। সকলো বিষয়তে আমি একমাত্ৰ ঈশ্বৰতেই ভৰসা কৰি থাকিবলৈ শিকিব লাগে, আমাৰ ভৱিষ্যতৰ বাবেও। আমাৰ ভৱিষ্যত যদি আমি ঈশ্বৰৰ হাতত গতাব পাৰোঁ তেন্তে আমাৰ আৰু কিহৰ ভয়। এতিয়া আমি চৌল আৰু সেই ভূতপোহা তিৰোতাগৰাকীৰ বিষয়ে পঢ়িবলৈ পাম। পাঠ কৰি দিছো আঠৰ পৰা তেৰ নম্বৰ পদ। তাতে চৌলে বেলেগ কাপোৰ পিন্ধি ছদ্মবেগ ধৰি দুজন মানুহ লগত লৈ যাত্ৰা কৰিলে, আৰু তেওঁবিলাক ৰাতিয়েই সেই তিৰোতাৰ ওচৰলৈ গলত তেওঁ ক'লে, মই বিনয় কৰোঁ তুমি মোৰ নিমিত্তে এবিলে ভৌতিক বিদ্যাৰে কাৰ্য কৰি মই যাৰ নাম ক'ম তাক তুলি আনা। তাতে সেই তিৰোতাই তেওঁক ক'লে, চোৱা চৌলে কি কৰিলে, তেওঁ কেনেকৈ ভূত পোহাবোৰক আৰু গুণমন্ত্ৰ জনাবিলাকক দেশৰ পৰা উচ্ছন্ন কৰিলে তাক তুমি জানি আছা, এই হেতুকে মোক বধ কৰিবলৈ মোৰ প্ৰাণৰ বিৰুদ্ধে কিয় ফান পাতিছা? তাতে চৌলে জিহুৱাৰ নামেৰে তাইৰ আগত শপত খাই ক'লে, জিহুৱাৰ জীৱনৰ শপত, ইয়াতে তোমালৈ কোনো দণ্ড নঘটিব। তেতিয়া সেই তিৰোতাই সুধিলে, মই তোমাৰ গুৰিলৈ কাক তুলি আনিম? তাতে তেওঁ ক'লে, চমুৱেলক তুলি আনা। পাছে সেই তিৰোতাই চমুৱেলক দেখা পাই বৰকৈ চিঞৰ মাৰিলে, আৰু তাই চৌলক ক'লে, আপুনি মোক কিয় ভাৰিলে, কিয়নো আপুনিয়েই চৌল। তেতিয়া ৰজাই তাইক ক'লে, ভয় নকৰিবা, তুমি কি দেখিছা? তাতে সেই তিৰোতাই চৌলক ক'লে, এজন দেৱতা ভূমিৰ পৰা উঠিব দেখিছো। চৌলে গৈ তিৰোতাগৰাকীক অনুৰোধ কৰিলে আৰু তিৰোতাগৰাকীয়ে চমুৱেল ভগৱতীৰ আত্মা মাতিবলৈ ধৰিলে, কিন্তু স্বয়ং তিৰোতাগৰাকীয়ে ভয় খালে। চৌধ্য নম্বৰ পদ। চৌলে সুধিলে, তেওঁৰ ৰূপ কেনেকুৱা? তাই ক'লে, এজন বৃদ্ধ উঠিছে, তেওঁ জামাৰে ঢকা আছে। তাতে চৌলে তেওঁক চমুৱেল বুলি বুজি আঁঠু পাৰি মাটিত মুখ লগাই প্ৰণিপাত কৰিলে। এই কথাখিনি সাৱধানে পঢ়িলে আপুনি বুজিব যে আচলতে চৌলে চমুৱেলক নিজে দেখা নাই, চৌলে তিৰোতাগৰাকীক সুধিছিল আৰু তিৰোতাগৰাকীয়ে এজন বৃদ্ধ দেখা গৈছিল বুলি কৈছিল। চৌলে তেতিয়া সেই বৃদ্ধ ব্যক্তিক চমুৱেল বুলি ভাবি প্ৰণিপাত কৰিছিল, কিন্তু চমুৱেলৰ মাত চৌলে কেনেকৈ শুনিবলৈ পাইছিল এই প্ৰশ্ন আপুনি নিশ্চয় কৰিব। এৰা, ভূত বা অসুচী আত্মাই আন মানুহৰ ৰূপ লৈ মাত মাতিব নিশ্চয় পাৰে, সেই ক্ষমতা ছয়তানৰ আছে। চৌলে ছয়তানৰ শক্তিৰ আগত নিজকে নত কৰিছে আৰু ছয়তানে সেই সুবিধা গ্ৰহণ কৰি চমুৱেলৰ ভাও লৈছে। পোন্ধৰ নম্বৰ পদ। পাছে চমুৱেলে চৌলক ক'লে, তুমি মোক তুলি কিয় আমনি কৰিছা? তাতে চৌলে উত্তৰ দিলে, মই অতিশয় সংকটত আছো, কিয়নো পলেষ্টিয়াবিলাকে মোৰ বিৰুদ্ধে যুদ্ধ কৰিছে, জিহুৱাই মোক ত্যাগ কৰিলে, ভাৱবাদীৰ দ্বাৰাই কি সপোনৰ দ্বাৰাই মোক আৰু উত্তৰ নিদিয়ে, এতেকে মই কি কৰা উচিত তাকে মোক জনাবৰ নিমিত্তে আপোনাক মতালো। চৌলে পলেষ্টিয়াবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ভয় কৰিছিল কাৰণ ঈশ্বৰে তেওঁক ত্যাগ কৰা কথাটো তেওঁ বুজি পাইছিল। ষোল্ল পদৰ পৰা ঊনৈছ নম্বৰ পদলৈকে পঢ়িলে আমি এনেদৰে পাওঁ, তাতে চমুৱেলে ক'লে, জিহুৱাই তোমাক ত্যাগ কৰি তোমাৰ শত্ৰু হ'ল, তেন্তে তুমি মোক কিয় সুধিছা? জিহুৱাই মোৰ দ্বাৰাই যেনেকৈ কোৱাইছিল তেওঁ তেনেকৈ কৰিলে, জিহুৱাই তোমাৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাৰ চুবুৰীয়া দায়ুদক দিলে, তুমি জিহুৱাৰ বাক্য মনা নাই আৰু অমালেকলৈ তেওঁৰ প্ৰচণ্ড কোপ সিদ্ধ কৰা নাই, এইকাৰণে আজি জিহুৱাই তোমালৈ এই কৰ্ম কৰিলে। ইয়াৰ বাজে জিহুৱাই তোমাৰ লগত ইছৰাইলকো পলেষ্টিয়াবিলাকৰ হাতত শুধাই দিব আৰু কাইলৈ তুমি আৰু তোমাৰ পুত্ৰবিলাকো মোৰ লগত হ'বা। জিহুৱাই ইছৰাইলৰ সৈন্য সামন্তকো পলেষ্টিয়াবিলাকৰ হাতত সমৰ্পণ কৰিব। আচলতে ইয়াত একো নতুন কথা কোৱা আমি দেখা নাই। চমুৱেলে নিজৰ মৃত্যুৰ আগতে চৌলক এইবোৰ কথা জনাই থৈছিল। আচলতে ঈশ্বৰৰ হাততহে সকলো জ্ঞান আছে। ভৱিষ্যতৰ বিষয়ে সকলো কথা কেৱল ঈশ্বৰেহে জানে। ঈশ্বৰে যিমানখিনি কথা মানুহক জনাব খোজে সেইখিনিহে মাত্ৰ মানুহে জানিব পাৰে। চৌলৰ এই কাৰ্য ঈশ্বৰৰ দৃষ্টিত ঘিনলগীয়া কাৰ্য আছিল। বাইবেলত এনেদৰে লিখা আছে, এইদৰে চৌল যীহোৱাৰ বিৰুদ্ধে কৰা নিজ অপৰাধৰ কাৰণে মৰিল, কিয়নো তেওঁ যীহোৱাৰ বাক্য পালন নকৰিলে আৰু পৰামৰ্শ ল'বলৈ ভূত পোহা লোকৰ গুৰিত সুধিছিল। প্ৰিয় শ্ৰোতা, আমি মাত্ৰ এজন ব্যক্তিৰ বিষয়ে জানো, যিজন ব্যক্তিয়ে মৃত্যুবৰণ কৰি পুনৰ জীৱিত হৈ আমাৰ সৈতে আজিও কথা বতৰা পাতি থাকে। তেওঁৱেই হৈছে আমাৰ ত্ৰাণকৰ্তা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্ট। এৰা, মৃত্যুৰো পৰলোকৰো চাবিবোৰ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ হাততহে আছে। কেৱল তেওঁতেই বিশ্বাস কৰি, কেৱল তেওঁকেই সম্পূৰ্ণৰূপে ভৰসা কৰি আমি জীয়াই থাকিবলৈ শিকা উচিত। এতিয়া আমি 29 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছো। আমি ইতিমধ্যে দেখিলো যে ডায়ুদে চৌলৰ ভয়ত পলাই গৈ পলেষ্টিয়াবিলাকৰ মাজত বাস কৰিছিলগৈ। আকিছ ৰজাই ডায়ুদক বিশ্বাস কৰিছিল। এতিয়া পলেষ্টিয়াবিলাকে ইছৰাইলক আক্ৰমণ কৰিব ধৰিলে। ডায়ুদ নিশ্চয় সমস্যাত পৰিছে। নিজৰ লোকবিলাকৰ বিৰুদ্ধে ডায়ুদে নিশ্চয় যুদ্ধ কৰিবলৈ বেয়া পাব। কিন্তু এই সমস্যাৰ পৰা ঈশ্বৰেই ডায়ুদক উদ্ধাৰ কৰিব। ঈশ্বৰৰ অপাৰ কৰুণাৰ কথা আমি পাহৰি থাকিব পাৰোঁ। হয়তো আমি নিজে কেতিয়াবা কোনো জটিল পৰিস্থিতিৰ সৃষ্টি কৰি ল'ব পাৰোঁ, কিন্তু আমাক ঈশ্বৰে আগবাঢ়ি আহি উদ্ধাৰ কৰে। ডায়ুদে নিজৰ ইচ্ছামতে পলাই গৈ পলেষ্টিয়াবিলাকৰ মাজত বাস কৰিছিলগৈ। এতিয়া নিজৰ জাতিৰ বিৰুদ্ধে যুদ্ধ কৰিবলগীয়া অৱস্থাত পৰিছে। কিন্তু ঈশ্বৰে হস্তক্ষেপ কৰি ডায়ুদক সেই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিছিল। সেই কথা আমি 29 নম্বৰ অধ্যায়টোত পঢ়িবলৈ পাম। 29 নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পঢ়ি দিছো। পাছে পলেষ্টিয়াবিলাকে নিজ সৈন্য সামন্তক অফেকত গোট খুৱালে আৰু ইছৰাইল লোকবিলাকে জিজৰিয়েলত থকা ভুমুকৰ ওচৰত চাউনি পাতিলে। আৰু যেতিয়া পলেষ্টিয়া অধিপতিবিলাকে শয়ে শয়ে হাজাৰে হাজাৰে সৈন্য লৈ ক্ৰমেৰে আগবাঢ়ি গৈছিল, তেতিয়া সকলোৰে শেষত আকিছৰ লগত ডায়ুদ আৰু তেওঁৰ লোকবিলাকো চলিছিল। ডায়ুদক সকলোৱে চিনি পাইছিল। ইমান দিনে ডায়ুদক শত্ৰু বুলি তেওঁলোকে মানি আহিছিল। গতিকে ডায়ুদক বিশ্বাসত ল'বলৈ পলেষ্টিয়া মানুহবিলাকে টান পাবই। 3 নম্বৰ পদ, তাতে পলেষ্টিয়া অধিপতিবিলাকে সুধিলে, এই ইব্ৰীয়বিলাকে ইয়াত কি কৰে? তেতিয়া আকিছে পলেষ্টিয়া অধিপতিবিলাকক উত্তৰ দিলে, সেই মানুহ জানো ইছৰাইলৰ ৰজা চৌলৰ দাস ডায়ুদ নহয়। সি কতদিন আৰু কত বছৰ মোৰ লগত বাস কৰিছে, আৰু সি যি দিনেৰে পৰা মোৰ ফলিয়া হ'ল সেই দিনৰে পৰা আজিলৈকে মই তাৰ কোনো দুখ পোৱা নাই। ডায়ুদ অতি বিশ্বাসী লোক আছিল। আকিছে কোনো কথাতে ডায়ুদৰ দুখ বিচাৰি পোৱা নাছিল। 4 নম্বৰ পদ, কিন্তু তেওঁৰ ওপৰত পলেষ্টিয়া অধিপতিবিলাকৰ খং উঠিল আৰু পলেষ্টিয়া অধিপতিবিলাকে তেওঁক ক'লে, তুমি তাক ওলোটাই পঠাই দিয়া। তুমি যি ঠাই তাক নিৰূপণ কৰি দিছিলা সি আপোনাৰ সেই ঠাইলৈ ওলটি যাওক, আমাৰ লগত যুদ্ধলৈ নাহক। আহিলে কিজানি যুদ্ধত সি আমাৰ শত্ৰু হ'ব, কিয়নো সি কিহেৰে নিজ প্ৰভুক প্ৰসন্ন কৰিব? পলেষ্টিয়া অধিপতিবিলাকে ডায়ুদক সন্দেহ কৰাটো স্বাভাৱিক। ডায়ুদে যুদ্ধৰ সময়ত বিশ্বাসঘাতকতা কৰিব পাৰে বুলি তেওঁলোকে ভাবিছিল। 5 নম্বৰ পদ, এই লোকবিলাকৰ মূৰেৰে নহয়নে, যাৰ বিষয়ে লোকবিলাকে নাচ বাগ কৰি উত্তৰ প্ৰত্যুত্তৰ ক্ৰমে এইদৰে গান কৰিছিল, বোলে চৌলে বধিলে হাজাৰ হাজাৰ লোকক, ডায়ুদে বধিলে অযুত অযুত লোকক, ই জানো সেই ডায়ুদ নহয়? ডায়ুদে যে এসময়ত অনেক পলেষ্টিয়া লোক বধ কৰিছিল সেই কথা পলেষ্টিয়া অধিপতিবিলাকৰ মনত আছিল। 6 আৰু 7 নম্বৰ পদ, তেতিয়া আকিছে ডায়ুদক মতাই ক'লে, যীহোৱাৰ জীৱনৰ শপত, তুমি সৰল লোক আৰু সৈন্য সামন্তৰ মাজত মোৰ লগত তুমি অহা যোৱা কৰা মই ভাল দেখিছোঁ, কিয়নো তুমি মোৰ ওচৰলৈ অহা দিনৰে পৰা আজিলৈকে মই তোমাৰ কোনো দুখ পোৱা নাই। তথাপি অধিপতিবিলাকৰ দৃষ্টিত তুমি ভাল নোহোৱা, এতেকে পলেষ্টিয়া অধিপতিবিলাকক বেজাৰ নিদিবৰ নিমিত্তে তুমি এতিয়া কুশলে উভতি যোৱা। আকিছে যদিও ডায়ুদক বিশ্বাস কৰিছিল, বাকী অধিপতিবিলাকে ডায়ুদক বিশ্বাসত ল'ব পৰা নাছিল। গতিকে বাধ্য হৈ আকিছে ডায়ুদক আঁতৰি যাবলৈ ক'লে। আচলতে ডায়ুদে ভালেই পালে, কাৰণ নিজৰ মানুহৰ বিৰুদ্ধে তেওঁ যুদ্ধ কৰিব লগা নহ'ল। 8 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। তেতিয়া ডায়ুদে আকিছক ক'লে, কিন্তু মই কি কৰিলোঁ? যেতিয়াৰে পৰা আপোনাৰ লগত আছোঁ তেতিয়াৰে পৰা আজিলৈকে আপুনি এই দাসত কি দুখ পালে যে মই আপোন প্ৰভু মহাৰাজৰ শত্ৰুবোৰৰ লগত যুদ্ধ কৰিবলৈ যাব নোৱাৰোঁ? তাতে আশীষে দায়ুদক উত্তৰ দিলে, মই জানিছো যে ঈশ্বৰৰ দূতৰ নিচিনা তুমি মোৰ দৃষ্টিত উত্তম। তথাপি পলেষ্টীয় অধিপতিবিলাকে কৈছে সেই মানুহ আমাৰ লগত ৰণলৈ যাব নোৱাৰে, এই হেতুকে তুমি আৰু তোমাৰ লগত অহা তোমাৰ প্ৰভুৰ দাসবিলাকে ৰাতিপুৱাই উঠিবা আৰু উঠি পোহৰ হ'লেই প্ৰস্থান কৰিবা। অৱশ্যে দায়ুদে যুদ্ধ কৰিবলৈ যাবলৈ পালে ভাল পাব বুলি অভিনয় কৰিব লগা হ'ল, কাৰণ তেতিয়াহে আশীষ ৰজাই তেওঁক বিশ্বাস কৰি থাকিব। 11 নম্বৰ পদ, তাতে দায়ুদ আৰু তেওঁৰ লোকবিলাকে প্ৰভাতে উঠি পুৱাতে যাত্ৰা কৰি পলেষ্টীয়াবিলাকৰ দেশলৈ উভতি গ'ল আৰু পলেষ্টীয়াবিলাক জিজৰিয়েললৈ গ'ল। এনেদৰে দায়ুদে নিজৰ লোকবিলাকক লৈ উভতি গ'ল আৰু পলেষ্টীয়াবিলাকে যুদ্ধ কৰিবলৈ গ'ল। প্ৰিয় শ্ৰোতা, শেষ কৰাৰ আগতে এটা কথা পুনৰ কৈ থ'ব খুজিছো। যদি আমি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পিতৃ ঈশ্বৰৰ সন্তানৰূপে নতুন জন্ম লাভ কৰোঁ, আমাৰ ভৱিষ্যত হৈ পৰে সম্পূৰ্ণৰূপে নিৰাপদ, কাৰণ আমাৰ সকলো দায়িত্ব আমাৰ পিতৃ ঈশ্বৰে গ্ৰহণ কৰে। আমি আৰু আমাৰ ভৱিষ্যতক লৈ চিন্তিত হ'ব লগা নহয়। এই সুন্দৰ সুযোগ বাৰু আপুনি গ্ৰহণ কৰিছেনে? এবাৰ চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।